এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 12 বছৰীয়া কাৰ্যকালৰ সুশাসনৰ বাৰ্তালৈ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি শিৱসাগৰ জিলাৰ ডিমৌত জনসম্পৰ্ক যাত্ৰা সম্পন্ন কৰে। যাত্ৰাৰ অংশ হিচাপে শ্ৰীমাৰ্ঘেৰিটাই শিক্ষা, সাহিত্য আৰু সংস্কৃতিৰ সৈতে জড়িত সমষ্টিটোৰ 6গৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে। তেওঁ ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ঘনকান্ত গগৈ, ডিমৌ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডঃ বিপুল গগৈ, হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লোহিত শইকীয়া, নৃত্যালয়ৰ অধ্যক্ষা পূবালী ঠেঙাল আৰু প্ৰাক্তন সেনা বিষয়া কৌশিক চেতিয়াৰ বাসগৃহত গৈ তেওঁলোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই সাক্ষাৎকালত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপ তথা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।
আচ্ছা, নৰেন্দ্ৰ মোদীদেৱৰ চৰকাৰৰ 12 বছৰ পূৰ্তি তথা নিৰ্বাচিত এগৰাকী প্ৰধানমন্ত্ৰীৰূপে একে লেখাৰীয়ে দীৰ্ঘকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ যিটো আমাৰ সৰ্বভাৰতীয় এক অভিলেখ স্বৰূপ হ'ল আৰু আমাৰ সমগ্ৰ ৰাষ্ট্ৰবাসীয়ে ইয়াক উদযাপন কৰিছে। আমিও তাৰ অংশ হিচাপে চৰকাৰ তথা আমাৰ দলৰ তৰফৰ পৰা এগৰাকী মন্ত্ৰী বা সাংসদে বা দলৰ অন্যান্য কাৰ্যকৰ্তাসকলে অতি কমেও প্ৰত্যেকটো সমষ্টিৰ 5গৰাকী বিশিষ্ট ব্যক্তিৰ ওচৰলৈ গৈ যি সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে, যিদৰে আজি মই অৱসৰপ্ৰাপ্ত অধ্যাপক গগৈ ছাৰৰ ঘৰলৈ আহিছোঁ, ডিমৌৰ শতাধিক সহস্ৰাধিক ছাত্ৰ ছাত্ৰীক তেখেতে শিক্ষাৰ জ্ঞান চক্ষু দিছিল, আজি বিলাততো তেখেতৰ ছাত্ৰ ছাত্ৰী অধ্যয়নৰত গৱেষণাৰত, গতিকে এনেধৰণৰ চাকৰি কৰি আছে, এনেধৰণৰ শিক্ষাগুৰু হওক বা কৃষিজীৱী শ্ৰমজীৱী প্ৰতিটো ক্ষেত্ৰৰ ব্যক্তিৰ ওচৰলৈ গৈ আমি পৰম শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
লোকপিয়েল 2027ৰ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে কালি চৰাইদেউত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত প্ৰশিক্ষণ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলৰ দক্ষতা বৃদ্ধিৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সভাখনৰ সঠিক তথ্য, শৃংখলাবদ্ধ প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰু ক্ষেত্ৰ পৰ্যায়ৰ সু সমন্বয় ৰক্ষা কৰাৰ বিষয়ত আলোচনা কৰা হয়। চৰাইদেউ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সৰোজ সোণোৱালে এই সভাত সভাপতিত্ব কৰে। সভাখনত সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ অমলান ফুকনে লোকপিয়লৰ প্ৰস্তুতি আৰু পৰ্যায়সমূহৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰশিক্ষণ আৰু তথ্য সংগ্ৰহৰ সময়ত নিজৰ দায়িত্বসমূহ তথা চৰকাৰী নিৰ্দেশসমূহ সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। শিৱসাগৰ জিলাৰ ডিমৌৰ অসম বীজ নিগমৰ গুদামৰ পৰা বহু পৰিমাণৰ উন্নত জাতৰ ধান চুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে কালি 4জন লোকক গ্ৰেপ্তাৰ কৰে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে, যোৱা বুধবাৰে নিশা অসম বীজ নিগমৰ ডিমৌ শাখাৰ তত্বাৱধানত থকা গুদামৰ তলা ভাঙি দুৰ্বৃত্তই 72 বস্তা উন্নত জাতৰ ৰঞ্জিত ধান আৰু 1 বস্তা তিল চুৰি কৰে। চুৰি হোৱা ধানখিনি চৰাইদেউ জিলাৰ কৃষকসকলক কঠীয়াৰ বাবে বিতৰণ কৰিবলৈ মজুত কৰি ৰখা হৈছিল। এই ঘটনাৰ পাছতে গুদামৰ পৰিচালকে ডিমৌ থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তৰ অন্তত চুৰিকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গুদামৰ নৈশ চকীদাৰ অৰুণ চাওৰাৰ লগতে মধুপুৰৰ নিপেন চেতিয়া, বিজয় চেতিয়া আৰু সন্তোষ প্ৰসাদ নামৰ 3জন লোকক গ্ৰেপ্তাৰ কৰে। মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত কালি কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা আটমাৰ আঁচনিৰ অধীনত জিলাখনৰ কৃষক ৰাইজলৈ কৃষি আৰু আনুষংগিক খণ্ডৰ প্ৰদৰ্শনীমূলক দ্ৰব্য আৰু অন্যান্য সহায়ক কৃষি আহিলাৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। অনুষ্ঠানৰ মাজুলী উন্নয়ন খণ্ড আৰু উজনি মাজুলী উন্নয়ন খণ্ডৰ প্ৰায় 30গৰাকী কৃষকক উচ্চ উৎপাদনক্ষম উন্নত মানৰ ধানৰ বীজ, স্প্ৰে মেচিন, জৈৱ সাৰ আদি বিতৰণ কৰা হয়। সামগ্ৰী বিতৰণ উপলক্ষে গড়মূৰস্থিত বিভাগীয় গুদামত আয়োজিত এটা অনুষ্ঠানত আনুষ্ঠানিকভাৱে কৃষক ৰাইজলৈ এই কৃষি সামগ্ৰী তথা কৃষি যন্ত্ৰসমূহ মাজুলী বিধায়ক ভুৱন গামে বিতৰণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোৰিয়ান ভাষা কেন্দ্ৰলৈ দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰেগ্ৰেণ্ট কোঅপাৰেচন নামৰ এটা সংস্থাই প্ৰায় 12,000 গ্ৰন্থ দান কৰিছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ জিতেন হাজৰিকা, পঞ্জীয়ক দত্ত পৰমানন্দ সোণোৱালে সংস্থাটোৰ এই বৰঙণিত কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে সংস্থাটোৰ এই প্ৰয়াসে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ মাজত শৈক্ষিক তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ আদান প্ৰদানত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। অনাগত দিনত এনে পদক্ষেপৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় হ'ব বুলিও উপাচাৰ্যগৰাকীয়ে মত প্ৰকাশ কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।